সীমান্তৰ সমীপৰ কেইবাটাও ঘাটিক লক্ষ্য কৰি লোৱাৰো চেষ্টা চলায়। সশস্ত্ৰ বাহিনীয়ে এই আক্ৰমণ সফলভাৱে প্ৰতিহত কৰে। পাকিস্তানী আক্ৰমণত কোনো লোক হতাহত হোৱাৰ বাতৰি পোৱা হোৱা নাই। জম্মু কাশ্মীৰৰ ছাটৱাৰী, ছাম্বা, আৰ এছ পুৰা আৰু আৰ্নিয়া খণ্ডলৈ লক্ষ্য কৰি পাকিস্তানে 8টা মিছাইল নিক্ষেপ কৰিছিল। ভাৰতীয় আকাশমাৰ্গ প্ৰতিৰক্ষা প্ৰণালীয়ে এই আক্ৰমণ সফলতাৰে প্ৰতিহত কৰে। সংহত প্ৰতিৰক্ষা ষ্টাফৰ মুখ্য কাৰ্যালয়ৰ তথ্য অনুসৰি জম্মু খণ্ডত পাকিস্তানে হামাছে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰাৰ দৰে একে পদ্ধতিৰে আক্ৰমণ চলোৱা দেখা পোৱা গৈছিল। পাকিস্তানী সেনাই হামাছ সন্ত্ৰাসবাদী সংগঠনৰ দৰে আচৰণ কৰিছে বুলিও সংহত প্ৰতিৰক্ষা মুখ্য কাৰ্যালয়ে সদৰি কৰিছে। ইপিনে সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানত জম্মু কাশ্মীৰৰ ছাম্বা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত যোৱা নিশা অনুপ্ৰৱেশৰ চেষ্টা চলোৱা কমেও 7জন সন্ত্ৰাসবাদী নিহত হয়। বি এছ এফৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি সন্ত্ৰাসবাদীৰ এটা বৃহৎ গোটে অনুপ্ৰৱেশৰ চেষ্টা চলোৱা ধৰা পেলায়। এই অনুপ্ৰৱেশকাৰীসকলক ধানধৰ পোষ্টত থকা পাকিস্তানৰ ৰেঞ্জাৰসকলে সহায় কৰে বুলি সূত্ৰটোত প্ৰকাশ পাইছে। বি এছ এফৰ জোৱানে এই ধানধৰ পোষ্টৰ বিস্তৰ ক্ষতি কৰে। ভাৰতে পাকিস্তানৰ বিৰুদ্ধে সংঘৰ্ষ অব্যাহত ৰখাৰ কোনো অভিপ্ৰায় নাই বুলি দোহাৰি কয় যে কেৱল পাকিস্তানৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিকহে এই আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। ভাৰতে কেৱল পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰহে দিছে বুলি নতুন দিল্লীয়ে সজোৰে প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি দেশৰ পশ্চিম অংশৰ নিৰাপত্তা পৰিস্থিতি আৰু সেনাবাহিনীৰ প্ৰস্তুতি সম্পৰ্কত সশস্ত্ৰ বাহিনীৰ প্ৰধান জেনেৰেল অনিল চৌহান, স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, বায়ুসেনাধ্যক্ষ এয়াৰ চীফ মাৰ্শেল অমৰপ্ৰীত সিং আৰু নৌ সেনাধ্যক্ষ এডমিৰেল দীনেশ কে ত্ৰিপাঠীৰ সৈতে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত প্ৰতিৰক্ষা সচিব আৰ কে সিং উপস্থিত আছিল। আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি সীমান্ত নিৰাপত্তা বাহিনী, বি এছ এফ, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী আৰু অসামৰিক বিমান পৰিবহণ সুৰক্ষা সংস্থাৰ মুৰববী কেইগৰাকীৰ সৈতে আন এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ে সকলো সংবাদ মাধ্যম, ডিজিটেল প্লেটফৰ্ম আৰু ব্যক্তি বিশেষক প্ৰতিৰক্ষা অভিযান আৰু নিৰাপত্তা বাহিনীৰ গতিবিধিৰ প্ৰত্যক্ষ আৰু পোনপটীয়া প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আহান জনাইছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ পূৰ্বৰ নিৰ্দেশনাৰ কথা উল্লেখ কৰি সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে এনেধৰণৰ স্পৰ্শকাতৰ আৰু নিৰ্দিষ্ট সূত্ৰ আধাৰিত তথ্যৰ উন্মোচনে প্ৰতিৰক্ষা অভিযানত ব্যাঘাত জন্মোৱাৰ উপৰি জনসাধাৰণৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব পাৰে। মন্ত্ৰালয়ে কাৰ্গিল যুদ্ধ, 26/11 সন্ত্ৰাসবাদী আক্ৰমণ আৰু কান্দাহাৰ বিমান হাইজেকৰ দৰে পূৰ্বৰ কিছু ঘটনাৰ বিষয়ে উল্লেখ কৰি আগতীয়া আৰু বিভ্ৰান্তিকৰ তথ্যই আনিব পৰা বিপদৰ বিষয়ে আঙুলিয়াই দিয়ে। মন্ত্ৰালয়ৰ নিৰ্দেশাৱলীত প্ৰকাশ কৰা মতে কেৱল টেলিভিছন নেটৱৰ্ক সংশোধনী নিয়মৰ অধীনত কেৱল স্বীকৃতিপ্ৰাপ্ত চৰকাৰী কাৰ্যালয়কহে সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত পৰ্যায়ক্ৰমে তথ্য প্ৰচাৰ কৰাৰ অনুমতি দিয়া হয়। ভাৰত আৰু পাকিস্তানৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশত বৰ্ধিত উত্তেজনাৰ মাজতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত বিহু অনুষ্ঠানসমূহ কাইলৈৰ পৰা বাতিল কৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বে নিৰ্ধাৰিত বিহু সকলো অনুষ্ঠান ইমানতে সামৰণি পেলাই ঐক্য আৰু সংহতিৰ চানেকি দাঙি ধৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আইয়ে চলিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ বাকী থকা খেলসমূহ এসপ্তাহৰ বাবে তাৎক্ষণিকভাৱে বাতিল কৰাৰ কথা ঘোষণা কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।